এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 8টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহাৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমত উপস্থিত হ'ব। 6 এপ্ৰিলত শ্ৰীমোদীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। বিজেপিৰ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কাইলৈ অসমলৈ আহিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা নিশা যোৰহাটত উপস্থিত হয়। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। 2 এপ্ৰিলত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰচাৰ অভিযানত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী আৰু কমলপুৰত প্ৰচাৰ চলাব। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাই আছে। AIMIM দলৰ সভাপতি আছাদুদ্দিন ওৱেছিয়ে অহা 2 এপ্ৰিলত ৰূপহীহাট, চামগুৰি, দলগাঁও, ঢিং, লাহৰিঘাটত আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা, পূব ধুবুৰী, চেঙা আৰু মন্দিয়াত AIUDFৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত দলৰ সংকল্প পত্ৰ মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমতী সীতাৰমণে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰে। এই অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। ৰাজ্যৰ 85 বছৰ বয়সৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম 26,000ৰো অধিক যোগ্য ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি আৰম্ভ হয়। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰিটাৰ্ণিং বিষয়াসকলে অনুমোদন দিয়া মুঠ 19,774গৰাকী জ্যেষ্ঠ নাগৰিক আৰু 6,638গৰাকী বিশেষভাৱে সক্ষম লোকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। অসমৰ উপৰি কেৰালাম আৰু পুডুচেৰীত 5 এপ্ৰিলৰ পূৰ্বে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ভোটগ্ৰহণকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ সময়ত কোনো ভোটদাতা বাসগৃহত উপস্থিত নাথাকিলে দ্বিতীয়বাৰৰ বাবে গৈ ভোটগ্ৰহণ কৰিব লাগিব বুলি কোৱা হৈছে। কাৰ্বি আংলং জিলাত গৃহ ভোটদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হৈছে। জিলা প্ৰশাসনে চিনাক্ত কৰা দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাসগৃহলৈ গৈ বিষয়াসকলে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। চিৰাং জিলাত আজিৰে পৰা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। জিলাখনত মুঠ 519গৰাকী ভোটদাতাই এই সুবিধা লাভ কৰিব। দৰং জিলাতো বিধানসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 9 এপ্ৰিলত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে 59গৰাকী মহিলা আৰু 663গৰাকী পুৰুষ প্ৰাৰ্থী। আলগাপুৰ, কাটলিচেৰা আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 15গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বিপৰীতে ৰঙিয়া, জাগিৰোড, হোজাই, নদুৱাৰ, জোনাই, ডুমডুমা, মাহমৰা, টিয়ক আৰু লক্ষীপুৰ এই 9টা সমষ্টিত সৰ্বনিম্ন 2গৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। সমাগত বিধানসভা নিৰ্বাচনত বিজেপিৰ 90গৰাকী, কংগ্ৰেছৰ 99, আম আদমী পাৰ্টীৰ 18, CPI 2, অসম গণ পৰিষদৰ 26, AIUDFৰ 30, UPPLৰ 18, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ 2, ৰাইজৰ দলৰ 13গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই নিৰ্বাচনত 258গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গীত আৰু কাব্য সৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি থৈ যোৱা যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। গীত কবিতাৰ লগতে সাংবাদিকতা আৰু শিক্ষাৰ ক্ষেত্ৰলৈও অনবদ্য অৱদান আগবঢ়োৱা মহন্তই 2006 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মোৰ শুকান কলিজাত কুঁহিপাত, আগন্তুককে ধৰি 8খন কবিতা পুথি, 9খন অনুবাদ সাহিত্য, মা আমি শদিয়ালৈ যামেই আৰু অন্যান্য শিশু সাহিত্য, কমেও 10খন চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে ৰ'দ জিকিমিকি, মোৰ যে কিমান হেঁপাহ, বুকুত এজাক ধুমুহাকে ধৰি 5খন গীতৰ পুথি ৰচনা কৰিছিল। আজি তেওঁৰ স্মৃতি দিৱস উপলক্ষে গুণমুগ্ধসকলে তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ স্মৃতি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত অসমীয়া সাহিত্য আৰু সংগীত জগতক এইজনা পুৰোধাই সৃষ্টিশীলতাৰে অনন্য উচ্চতালৈ লৈ গৈছিল বুলি প্ৰকাশ কৰি বৰেণ্য অসমীয়াগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।